প্ৰকাশিত বাক্য 4 অধ্যায় স্বৰ্গনিবাসী লোকৰ আৰু তেওঁলোকৰ আৰাধনাৰ দৰ্শন। এই সকলোৰ পাছত মই চাই দেখিলোঁ স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা দুৰীৰ মাতৰ দৰে যি মাত মই প্ৰথমে শুনিছিলোঁ তেনে মাতেৰে কোনোবাই ক'লে, ইয়ালৈ উঠি আহা, ইয়াৰ পাছত যি যি ঘটিব লাগে সেইবোৰ মই তোমাক দেখুৱাম। তেতিয়াই মই আত্মাত আছিলোঁ আৰু মই দেখা পালোঁ স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল, তাতে কোনো এজন লোক বহি আছিল। সেই বহি থকাজন দেখিবলৈ সূৰ্যকান্ত আৰু চৰ্দিয়া মণিৰ নিচিনা। সেই সিংহাসনৰ চাৰিওফালে এখন ৰামধেনু আছিল। সেই ৰামধেনুখন দেখিবলৈ মৰকত মণিৰ নিচিনা আছিল। সেই সিংহাসনখনৰ চাৰিওফালে 24খন সিংহাসন আছিল। সেই সিংহাসনবোৰৰ ওপৰত বগা বস্ত্ৰ আৰু মূৰত সোণৰ কিৰীটি পিন্ধা 24জন পৰিচাৰক বহি আছিল। সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে মাত আৰু মেঘগৰ্জন ওলাইছিল। সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ 7টা প্ৰদীপ আছিল আৰু সেইবোৰে আছিল ঈশ্বৰৰ 7 আত্মা। সেই সিংহাসনৰ সন্মুখত এখন স্পষ্টিকৰ দৰে স্বচ্ছ সমুদ্ৰ আছিল। সেই সিংহাসনৰ চাৰিওফালে 4 প্ৰাণী আছিল, তেওঁলোকৰ আগফাল আৰু পাছফাল চকুৰে পৰিপূৰ্ণ আছিল। প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰীৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উৰি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল। সেই 4 প্ৰাণীৰ প্ৰত্যেকৰ 6খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰে পৰিপূৰ্ণ আছিল। তেওঁলোকে অবিৰাম দিনে ৰাতিয়ে এইবুলি কৈ থাকে, পবিত্ৰ 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 প্ৰভু পৰমেশ্বৰ সকলোৰে ওপৰত শাসনকৰ্তা, যিজন আছিল এতিয়াও আছে আৰু আহিবলগীয়া জন। যেতিয়া সেই প্ৰাণীবোৰে চিৰকাল সিংহাসনত বহা সেই জীৱিতজনৰ মহিমা সমাদৰ আৰু ধন্যবাদ কৰিব, তেতিয়া সেই 24জন পৰিচাৰকে সিংহাসনত বহাজনৰ আগত দণ্ডৱতে হৈ চিৰকাল জীৱিতজনৰ আগত প্ৰণিপাত কৰি সেই সিংহাসনৰ আগত তেওঁলোকৰ কীৰ্তিবোৰ পেলাই ক'ব, হে আমাৰ প্ৰভু আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য, কিন্তু তুমিয়েই সকলোকে সৃজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে আৰু সকলোবোৰ সৃষ্ট হ'ল।